এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন বুলি বিধানসভাত চৰকাৰৰ প্ৰকাশ, অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে পৰিচিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আস্থা প্ৰকাশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা বাৰ্বাডোজৰ সন্মানীয় ফ্ৰীডম অব বাৰ্বাডোজ সন্মান আজি ব্ৰিজটাউনত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ গ্ৰহণ, বহিৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইডযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, আৰু ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে হ'বলগীয়া চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে ভাৰতীয় দৰ্শকৰ মাজত অভূতপূৰ্ব উৎসাহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ড০ অনুজ পেগুৱে আজি এইদৰে কয়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত বৰ্তমানে থকা জনজাতিসমূহে লাভ কৰা সা সুবিধাসমূহ কৰ্তন নকৰাকৈ জনজাতিকৰণ কেনেকৈ কৰা হ'ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত মন্ত্ৰী গোটৰ সমিতিৰ প্ৰতিবেদন বিচাৰিছে। এই সমিতিখনে এতিয়ালৈ প্ৰতিবেদন দাখিল কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাত জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত এই সমিতিখনে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ সৈতে হোৱা আলোচনাৰ অন্তত সন্মুখীন হোৱা অসুবিধাৰ বাবে সমিতিখনে এতিয়ালৈকে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলি তেওঁ কয়। বৰ্তমান চৰকাৰে মন্ত্ৰী ড০ অনুজ পেগুক আহ্বায়ক হিচাপে লৈ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চোৱা চিতা কৰিবলৈ এই সমিতিখনকে পুনৰ গঠন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা হোৱা নাই বুলি আজি শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আব্দুল কালাম ৰচিদ আলমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমত 2021-22 বৰ্ষত 44,826 বিদ্যালয় আৰু 2023-24 বৰ্ষত 44,743 বিদ্যালয় আছিল। শিক্ষা ক্ষেত্ৰৰ আধাৰত সংলগ্নকৰণ, একত্ৰীকৰণ ইত্যাদি কাৰণত বিদ্যালয়সমূহ স্থানান্তৰ কৰি সমীপৱৰ্তী বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে বুলি তেওঁ কয়। চৰকাৰী তথ্য অনুসৰি ৰাজ্যত 5,883 অপ্ৰাদেশিকীকৃত বিদ্যালয় আছে। ইয়াৰে 2,340 বিদ্যালয়ত 30 জনতকৈ কম শিক্ষাৰ্থী আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যোগ্যতাৰ ভিত্তিত এনে বিদ্যালয়ৰ শিক্ষকসকলক 2017 বিজ্ঞাপনৰ আধাৰত 2021 প্ৰাদেশিকীকৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আফতাবুদ্দিন মোল্লাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গোৱালপাৰা জিলাত চলিত বৰ্ষত হাতীৰ আক্ৰমণত 4 লোকৰ মৃত্যু হৈছে। হাতী আৰু মানুহৰ সংঘাতৰ সম্ভাৱনা থকা গাঁওসমূহত নিয়মীয়া তহলদাৰী কৰি থকাৰ লগতে অঞ্চলসমূহত প্ৰয়োজন সাপেক্ষে বিনামূলীয়া টৰ্চ লাইট, কেৰাচিন তেল, ফটকা আদি বিতৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই অঞ্চলসমূহত পেট্ৰল মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰি নিয়মীয়া তহলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সেই তথ্য ৰেল আৰু বন বিভাগক প্ৰদান কৰা হয়। সংৰক্ষিত বনাঞ্চলৰ সীমাত সৌৰবে চোৰাংচোৱা স্তম্ভ আৰু চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ নিৰ্মাণেৰে বনৰীয়া হাতীক আৱাসিক এলেকাত প্ৰৱেশ কৰাত বাধা দিয়াৰ ব্যৱস্থা লোৱা হৈছে। বন্যহস্তী আৰু অন্য বন্যপ্ৰাণীৰ সংঘাতত মৃত্যু হোৱা, আঘাতপ্ৰাপ্ত হোৱা আৰু ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহায্য দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগৰ ফালৰ পৰা ৰেল বিভাগ, পঞ্চায়ত, গাঁও প্ৰধান, বিদ্যুৎ বিভাগ, বেচৰকাৰী সংস্থাৰ লগত আলোচনা মৰ্মে সমন্বয় সমিতিও গঠন কৰা হৈছে। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বন্যপ্ৰাণী উপদ্ৰৱ ৰোধ সমিতি গঠন কৰাৰ লগতে তাৎক্ষণিক প্ৰতিৰক্ষা বাহিনী গঠন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ঐতিহ্যপূৰ্ণ চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে পৰিচিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপত আজি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফালে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম কাজ আৰম্ভ হ'ব।
প্ৰধানমন্ত্ৰীজীয়ে নিৰ্ণয় লিয়া কি ইফ ইণ্ডিয়া হেজ টু বি এ ছেমি কণ্ডাক্টৰ হাব দেন ইট হেজ টু বি ষ্টাৰ্ট ফ্ৰম অষ্টা লক্ষ্মী প্ৰদেশ। प्रधानमंत्री जी ने निर्णय लिया, टाटा ने डिसाइड किया कि हमारे असम में ही 27,000 रुपया का लागत से भारत का पहले सेमीकंडक्टर ओसाट फैसिलिटी का शुरुआत होगी। काम भी शुरू हुए, बाय द एंड ऑफ दिस ईयर विल स्टार्ट प्रोड्यूसिंग 48 million चिप्स पर डे। चिप्स विल गो टू आउटसाइड द कंट्री एंड विल नॉट बी रिकॉग्नाइज। Assam's identity will not be recognized only with Assam tea. it will also be recognized as the semiconductor chips of India.
মুখ্যমন্ত্ৰী কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 1,00,000,00,000 টকা ব্যয়েৰে পথ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। এই বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী বিমানবন্দৰক দেশৰ অন্যান্য মুখ্য মহানগৰীসমূহৰ বিমানবন্দৰৰ লেখিয়াকৈ অত্যাধুনিক সা সুবিধাৰে সাজু কৰি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি অভিহিত কৰি প্ৰথমৰে পৰাই অঞ্চলটোৰ উন্নয়নত অগ্ৰাধিকাৰ দি আহিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে 2014 চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসমৰ শান্তি শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগতে সমগ্ৰ উত্তৰ পূবত অভূতপূৰ্ব উন্নয়নৰ সূচনা হৈছে।
Suddenly railway ka double tracking shuru hue, suddenly railway ka electrification ho gaye, 4-lane highways 6-lane highways banna shuru hue, and you can imagine jo ek bar sansad mein ye baat aaye the ki we should not develop infrastructure around China, today prime minister has taken 2 national highway 4-4 laning national highway to the Chinese border of indo part of Chinese border, army ka movement free ho gaya, abhi baat ho raha hai ki wahan tak hum log railway line leke jaunga, inland water ka india bangladesh protocol road sign hue, brahmaputra become again trade road, as many as 6 peace accord has been signed, 8000 militants has surrendered, things have changed. And Assam witness post 2014, throughout the decades we are witnessing 12.5% growth in our GDP.
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বাৰ্বাডোজৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা সন্মানীয় ফ্ৰীডম অৱ বাৰ্বাডোজ সন্মান শ্ৰীমোদীৰ হৈ আজি ব্ৰিজটাউনত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰহণ কৰে। বাৰ্বাডোজৰ ৰাষ্ট্ৰপতি চন্দ্ৰা মেচনে দেশখনৰ প্ৰধানমন্ত্ৰী মিয়া মোটলীৰ উপস্থিতিত শ্ৰীমাৰ্ঘেৰিটাক এই সন্মান অৰ্পণ কৰে। উল্লেখযোগ্য যে কোভিড-19ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ কৌশলগত নেতৃত্বৰ প্ৰতি স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেলডিহাইডযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নিকৃষ্ণ নায়াৰৰ খণ্ডবিচাৰপীঠে চৰকাৰক মাছ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী যথাযথভাৱে পালন কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে শৰীৰৰ বাবে ক্ষতিকাৰক ফৰ্মেলডিহাইডযুক্ত মাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি গুৱাহাটীৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। আবেদনখনৰ শুনানিকালত মীন বিভাগৰ আয়ুক্ত আৰু সচিবে এখন শপতনামা দাখিল কৰি এই ক্ষেত্ৰত এলানি নিৰ্দেশাৱলী প্ৰস্তুত কৰা হৈছে বুলি ন্যায়ালয়ক অৱগত কৰে। নিৰ্দেশাৱলী অনুসৰি চালানী মাছত শৰীৰৰ বাবে ক্ষতিকাৰক দ্ৰব্যৰ পৰীক্ষাৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যবাহিনীৰ ওপৰত দায়িত্ব অৰ্পণ কৰা বুলিও ন্যায়ালয়ক অৱগত কৰে। ন্যায়ালয়ে চালানী মাছৰ সন্দৰ্ভত কোনো ব্যক্তি বা সংগঠনে অভিযোগ দিলে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কাৰ্যবাহিনীক তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিয়ে। অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা পৰিভাষাৰ সমস্যা দূৰীকৰণৰ বাবে অসম প্ৰকাশন পৰিষদে এটা এপ মুকলিৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাক অধ্যক্ষৰূপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হৈছে। ৰঙালী বিহুৰ প্ৰাক্ষণত অসমীয়া পৰিভাষাৰ এই ডিজিটেল এপটো সকলোৰে বাবে মুকলি কৰি দিয়া হ'ব বুলি পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিছে। তেওঁ কয় যে এণ্ড্ৰইড মোবাইল ফোন বা আইফোন ব্যৱহাৰকাৰীসকলে এপটো সহজে ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। ইংৰাজী ভাষাৰ যিবোৰ শব্দৰ অসমীয়া পৰিভাষা ব্যৱহাৰ কৰাটো সম্ভৱ, সেইবোৰ শব্দ এই এপটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে লাভ কৰিব। কম্পিউটাৰত অসমীয়া ভাষা লিখাৰ সময়ত এই এপটোৰ জৰিয়তে যথাযথ শব্দও ব্যৱহাৰ কৰিব পৰা যাব। কামৰূপ জিলা পৰিবহণ বিভাগৰ অধীনৰ কৰ নিদিয়া বাণিজ্যিক বাহনসমূহৰ গৰাকীলৈ জিলা পৰিবহণ বিভাগে 31 মাৰ্চৰ পূৰ্বে কৰ জমা দিবলৈ জাননী প্ৰেৰণ কৰিছে। বিগত এসপ্তাহ ধৰি বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ জাননী দিয়াৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰ জমা দিবলৈ আহ্বান জনাইছে। ইয়াৰ অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা পৰিবহণ বিষয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কামৰূপ জিলা পৰিবহণ বিভাগে 2024-25 বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে মুঠ 54,40,86,845 টকাৰ কৰ সংগ্ৰহ কৰিছে আৰু বৰ্তমানেও 10,000ৰো অধিক লঘু আৰু গধুৰ বাণিজ্যিক বাহনে এতিয়াও কৰ দিবলৈ বাকী আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আজি সৰ্বমুঠ 31 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 30টাতকৈও অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত মুঠ 25 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মঙলদৈত নৈৰ ওপৰত দলং আৰু পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। তদুপৰি 25 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আজি বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাত সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাসৰ লগতে ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। 8 মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলাত জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা 3-দিনীয়াকৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 2 নম্বৰ কাকি অঞ্চলৰ নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয়ত আজি বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত 10 গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। সেই স্থানতে কেইবাটাও মহিলা গোটে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰে এখন প্ৰদৰ্শনীও মুকলি কৰে। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত কাইলৈ এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই চিকিৎসা শিবিৰত মহিলাৰ স্বাস্থ্য সচেতনতা সন্দৰ্ভত এখন সজাগতামূলক আলোচনাচক্ৰও অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হ'ব। এই দিনটোতেই ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ প্ৰতি সন্মান জনোৱা হয়। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3 গৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 আন্তৰ্জাতিক নাৰী দিৱস সন্দৰ্ভত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sitee.seva.online.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আজি অসম আৰক্ষীৰ 202 উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপনিয়ন্ত্ৰক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়ৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে নিজৰ পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি জিলাখনৰ আয়ুক্ত মুনীন্দ্ৰনাথ গাতে মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত বিপণী মুকলি কৰে। এই মেলাতে কৃষি বিষয়ক প্ৰশিক্ষণৰ আয়োজন কৰাৰ উপৰি বিভাগীয় বিষয়া আৰু কৃষি বিজ্ঞানীসকলৰ এটি অন্তৰংগ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। মেলাত 7টাকৈ মহিলা গোটক 10,000 টকাৰ এককালীন চেক প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা কৃষি বিষয়া, জিলা গাণনিক বিষয়াৰ উপৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। ধেমাজি জিলাৰ 158খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্ৰ শিক্ষা ধেমাজিয়ে সৰ্বাংগীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ 1খনকৈ প্ৰাথমিক বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃগোটৰ বঁটা প্ৰদান কৰা হয়। যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 1877 চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকৰ্ষণীয় প্ৰতিযোগিতাখনৰ 142 সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গল্ফ আদি খেলো অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত 3দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত এইবাৰ ডিব্ৰুগড়ৰ এটা অশ্বাৰোহী দলে ঘোঁৰা দৌৰৰ বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই ঘোঁৰা দৌৰৰ লগত সংলগ্ন গভৰ্ণৰ স্কাপ হৈছে অসমৰ ৰাজ্যপালে প্ৰতি বছৰে প্ৰদান কৰা প্ৰধান বঁটা। যোৰহাটৰ ঘোঁৰা দৌৰক সম্প্ৰতি ৰাজ্যৰ অন্যতম পুৰণি ক্ৰীড়া প্ৰতিযোগিতা বুলিও গণ্য কৰা হয়। ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ অহা দেওবাৰে ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফাইনেল খেলখনক লৈ ভাৰতীয় দৰ্শকৰ মাজত অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। নিউজিলেণ্ডে কালি দ্বিতীয়খন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক 50 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ আগেয়ে যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন বুলি বিধানসভাত চৰকাৰৰ প্ৰকাশ। অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে পৰিচিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আস্থা প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা বাৰবাডোজৰ সন্মানীয় ফ্ৰীডম অব বাৰবাডোজ সন্মান আজি ব্ৰিজটাউনত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ গ্ৰহণ। বহিৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইডযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে হ'বলগীয়া চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে ভাৰতীয় দৰ্শকৰ মাজত অভূতপূৰ্ব উৎসাহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।